এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ প্ৰধান প্ৰধান বাতৰিসমূহৰ ভিতৰত আছে, ন্যায় প্ৰদান ব্যৱস্থাৰ ডিজিটেল ৰূপান্তৰকৰণে ন্যায় প্ৰাপ্তিক অধিক সহজলভ্য কৰি তুলিছে বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য, অসম আৰক্ষীৰ কনিষ্টবলৰ 5614 পদৰ পৰীক্ষাৰ ফলাফল ঘোষণা, কেন্দ্ৰীয় ফৰেনচিক গৱেষণাগাৰে প্ৰেৰণ কৰা জুবিন গাৰ্গৰ ভিছেৰা প্ৰতিবেদন গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ, আজি আন্তঃৰাষ্ট্ৰীয় কন্যা শিশু দিৱস উদযাপন আৰু দিল্লী টেষ্টত ভাৰতৰ প্ৰথম ইনিংছৰ 518 ৰাণৰ প্ৰত্যুত্তৰত ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় দিনৰ খেলৰ সামৰণিত 4টা উইকেটৰ বিনিময়ত 140 ৰাণ সংগ্ৰহ। নমস্কাৰ, বাতৰিৰ সৈতে মই সংগীতা শৰ্মা আৰু মোৰ সৈতে আছে অৰুণিমা গোস্বামী। এতিয়া শুনক বিতং বাতৰি। ন্যায় প্ৰদান ব্যৱস্থাৰ ডিজিটেল ৰূপান্তৰকৰণে ন্যায় প্ৰাপ্তিক অধিক সহজলভ্য কৰি তুলিছে বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই মত প্ৰকাশ কৰিছে। কেন্দ্ৰীয় আইনমন্ত্ৰী অৰ্জুন ৰাম মেঘৱালৰ উপস্থিতিত আজি গুৱাহাটীত ৰাষ্ট্ৰীয় আইন সেৱা প্ৰাধিকৰণৰ পূৰ্বাঞ্চলীয় আঞ্চলিক সন্মিলনত দিয়া ভাষণত মুখ্যমন্ত্ৰীয়ে এই কথা উল্লেখ কৰে। অসম ৰাজ্যিক আইন সেৱা প্ৰাধিকৰণৰ উদ্যোগত আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ৰ সহযোগত অনুষ্ঠিত এই সন্মিলনত ন্যায়িক লাভৰ ক্ষেত্ৰত সৰ্বসাধাৰণৰ বাবে সম সুযোগ সৃষ্টি আৰু সকলো নাগৰিকৰ বাবে ন্যায় নিশ্চিতকৰণত প্ৰযুক্তিৰ ভূমিকা সম্পৰ্কে আলোচনা কৰা হয়। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই অনুষ্ঠানত দিয়া ভাষণত কয় যে প্ৰযুক্তিৰ ব্যৱহাৰে ন্যায় প্ৰদান ব্যৱস্থাক সুচল কৰি তুলিছে। ভাৰ্চুৱেল আদালত ব্যৱস্থাই আইন সেৱা অধিক স্বচ্ছ কৰি তোলাৰ লগতে ইয়াৰ ক্ষমতাও বৃদ্ধি কৰিছে বুলি তেওঁ মন্তব্য কৰে।
Today, technology is helping us make justice faster, more transparent, and more accessible to every citizen. E-filing has now been made mandatory for all categories of cases, making the process faster, paperless, and more efficient. Virtual courts are helping reduce pendency, especially in traffic-related matters, allowing people to resolve cases without having to physically appear in court. The MSCT portal, NSTEP system have greatly improved transparency and speed in case tracking and service of summons. These digital platforms have made our courts more accountable and citizen friendly. Under the NYAY Shruti rules, video conferencing has been allowed in trials and hearings. This saves times, reduces costs and makes justice more inclusive.
মুখ্যমন্ত্ৰীয়ে আইনক ৰাজ্য আৰু নাগৰিকৰ মাজৰ বিশ্বাসৰ সাঁকো বুলিও অভিহিত কৰে। ন্যায়পালিকাই সামাজিক আৰু অৰ্থনৈতিক প্ৰতিবন্ধকতা নেওচি সকলোৰে বাবে সম ন্যায় প্ৰদানৰ সাংবিধানিক প্ৰতিশ্ৰুতি পূৰণ কৰে বুলি মুখ্যমন্ত্ৰীয়ে মন্তব্য আগবঢ়ায়। দৰিদ্ৰ আৰু আওহতীয়া অঞ্চলৰ পীড়িতজনেও ন্যায় লাভৰ সুবিধাৰ পৰা বঞ্চিত নোহোৱাটো ন্যায়পালিকাই নিশ্চিত কৰে বুলিও তেওঁ উল্লেখ কৰে। তেওঁ কয় যে লোক আদালত আৰু আইন সেৱা সজাগতা কাৰ্যসূচীসমূহে জনসাধাৰণক আইনী সুবিধা লাভ কৰাত সহায় কৰিছে। ফাষ্ট্ৰেক আদালত, ন্যায়াধীকৰণ আৰু পক্সো আদালতৰ জৰিয়তে ৰাজ্যখনত বিচাৰাধীন গোচৰসমূহ দ্ৰুতভাৱে নিষ্পত্তিৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলিও মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। অসম আৰক্ষীৰ কনিষ্টবল পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হৈছে। গুৱাহাটী উচ্চ ন্যায়ালয়ে কনিষ্টবল পদত থকা স্থগিতাদেশ প্ৰত্যাহাৰ কৰাৰ পাছত আজি 5614 পদৰ ফলাফল ঘোষণা কৰা হয়। ৰাজ্যিক পৰ্যায়ৰ আৰক্ষী নিযুক্তি পৰিষদৰ আনুষ্ঠানিক ৱেবছাইট slprbassam.in আপলোড কৰা হৈছে। ইপিনে ৰাজ্যিক পৰ্যায়ৰ নিযুক্তি বৰ্ডে কালি 7650টা তৃতীয় বৰ্গৰ পদৰ বাবে অনুষ্ঠিত পৰীক্ষাৰ ফলাফল ঘোষণা কৰে। ফলাফলত উত্তীৰ্ণ প্ৰাৰ্থীসকলে 50টা বিভাগত নিযুক্তি লাভ কৰিব। ইয়াৰ ভিতৰত কৃষি বিভাগত সৰ্বাধিক 1850টা, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত 873টা আৰু বিদ্যালয় শিক্ষা বিভাগত 581টা পদ খালী আছে। তৃতীয় বৰ্গৰ পদৰ ফলাফলৰ লগতে অসম আৰক্ষীৰ 625টা পদৰ ফলাফলো কালি ঘোষণা কৰা হয়। ইপিনে স্বাস্থ্য বিভাগে কাইলৈ 3698টা পদৰ বাবে অনুষ্ঠিত নিযুক্তি পৰীক্ষাৰ ফলাফল ঘোষণা কৰিব। চিকিৎসা শিক্ষা সঞ্চালকালয়, স্বাস্থ্য সেৱা সঞ্চালকালয় আৰু আয়ুষকে ধৰি স্বাস্থ্য বিভাগৰ অধীনৰ এই পদসমূহৰ ফলাফল ঘোষণাৰে স্বচ্ছ নিযুক্তিৰ ক্ষেত্ৰত আন এক মাইলৰ খুঁটি স্থাপন হ'ব বুলি ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ কৃষি গৱেষণা প্ৰতিষ্ঠানত 35,000 কোটিৰো অধিক টকা ব্যয় সাপেক্ষে প্ৰধানমন্ত্ৰীৰ ধন ধান্য কৃষি যোজনা আৰু দাইল উৎপাদনত আত্মনিৰ্ভৰশীলতা অভিযান নামৰ কৃষি ক্ষেত্ৰৰ দুটা উদ্যম মুকলি কৰে। যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়ত এই কাৰ্যসূচীৰ পোনপটীয়া সম্প্ৰচাৰত কৃষি মন্ত্ৰী অতুল বৰা উপস্থিত থাকে। এই আঁচনিৰ জৰিয়তে দেশৰ কৃষিখণ্ডক অধিক সমৃদ্ধিশালী কৰি তোলা হ'ব বুলি শ্ৰীবৰাই আশা প্ৰকাশ কৰে। আজি প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰা এই প্ৰকল্পসমূহৰ ফলত দেশৰ কেইবালাখ কৃষক উপকৃত হ'ব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। ৰাজ্যৰ নৱপ্ৰজন্মক উন্নত স্বাস্থ্যসেৱা প্ৰদানৰ লক্ষ্যৰে অসম চৰকাৰে প্ৰতিটো বিধানসভা সমষ্টিত শুশ্ৰূষা সেতু শীৰ্ষক স্বাস্থ্যমেলা অনুষ্ঠিত কৰিছে। যোৰহাট জিলাৰ তিতাবৰ বিধানসভা সমষ্টিত আজি কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই এই মেলা উদ্বোধন কৰে। মন্ত্ৰীগৰাকীয়ে ইয়াৰ পাছতে বৰহোলাৰ খেৰেমা বনোৱা আদৰ্শ অংগনবাড়ী কেন্দ্ৰটো আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। মন্ত্ৰীগৰাকীয়ে আজি তিতাবৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত অঞ্চলত ৰাজ্যৰ সমাজ কল্যাণ বিভাগে নিৰ্মাণ কৰা এনে চাৰিটা অংগনবাড়ী কেন্দ্ৰ উদ্বোধন কৰে। আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। শ্ৰোতাসকলে, আমাৰ এই বাতৰি আকাশবাণী গুৱাহাটীৰ মিডিয়াম ৱেভৰ 411.5, 89.9 মিটাৰ, FM বেণ্ডৰ 101.6 MHz শুনিছে। এই বাতৰি আমাৰ ফেচবুক পেজ AIR নিউজ গুৱাহাটী আৰু ইউটিউব চেনেল AIR নিউজ গুৱাহাটী যোগে লাইভ ষ্ট্ৰিমিঙৰ লগতে নিউজ অন AIR এপতো শুনিব পাৰে। এতিয়া পৰৱৰ্তী বাতৰি আগবঢ়াইছে অৰুণিমা গোস্বামীয়ে।
জনতাৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যু ৰহস্য উন্মোচনৰ বাবে কেন্দ্ৰীয় ফৰেনচিক গৱেষণাগাৰলৈ প্ৰেৰণ কৰা শিল্পীগৰাকীৰ ভিছেৰা প্ৰতিবেদন আজি আৰক্ষীয়ে লাভ কৰাৰ পাছত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে। চিকিৎসা মহাবিদ্যালয়খনে এই সন্দৰ্ভত গঠন কৰা তদন্ত সমিতিয়ে প্ৰতিবেদন পুংখানুপুংখভাৱে পৰীক্ষা কৰি মৰণোত্তৰ পৰীক্ষাৰ চূড়ান্ত প্ৰতিবেদন প্ৰস্তুত কৰিব। উল্লেখযোগ্য যে ছিংগাপুৰত শিল্পীগৰাকীৰ মৰণোত্তৰ পৰীক্ষা কৰা হৈছিল যদিও মৃত্যুৰ ঘটনাক লৈ সন্দেহ ঘনীভূত হোৱাৰ পৰিপ্ৰেক্ষিতত পুনৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত তেওঁৰ মৰণোত্তৰ পৰীক্ষা কৰা হৈছিল আৰু ভিছেৰা নতুন দিল্লীলৈ প্ৰেৰণ কৰা হৈছিল। এই সন্দৰ্ভত শিল্পীগৰাকীৰ মৃত্যুৰ ঘটনাৰ তদন্তৰ বাবে গঠন কৰা SIT মুৰববী মুন্না প্ৰসাদ গুপ্তাই সাংবাদিকৰ আগত এইদৰে কয়।
GMCHত যেতিয়া পোষ্টমৰ্টম হৈছিল তেওঁলোকে এক্সিবিটবিলাক তাত ৰাখিছিল, বিচৰা আমি পঠিয়াইছিলোঁ আৰু CFSL দিল্লীৰ পৰা আমি ৰিপৰ্ট পাইছোঁ। সেই ৰিপৰ্ট আমি গুৱাহাটী মেডিকেল কলেজলৈ পঠিয়াই দিছোঁ। গুৱাহাটী মেডিকেল কলেজে এটা পৰ্ট কমিটি গঠন কৰিছে আপোনালোকে ইতিমধ্যে জ্ঞাত। সেই কমিটিয়ে বিচৰা ৰিপৰ্টটো বিবেচনা কৰি তেওঁলোকে পোষ্টমৰ্টমৰ চূড়ান্ত প্ৰতিবেদন দাখিল কৰিব। পোষ্টমৰ্টমৰ চূড়ান্ত প্ৰতিবেদন পোৱাৰ লগে লগে আমি সেইটো কোৰ্টত জমা কৰিম আৰু পৰিয়ালবৰ্গ তেওঁলোকৰ লিগেল ৰাইট আছে তেওঁলোকে পাব।
শ্ৰীগুপ্তাই কয় যে ছিংগাপুৰত যিহেতু অসম আৰক্ষীয়ে গৈ ঘটনাটোৰ প্ৰত্যক্ষভাৱে তদন্ত কৰিব নোৱাৰে, সেয়েহে কেন্দ্ৰীয় চৰকাৰে দেশখনৰ সৈতে থকা পাৰস্পৰিক আইনী সহায়তা চুক্তি অনুসৰি দেশখনক এই গোচৰৰ তদন্তৰ ক্ষেত্ৰত সহায়ৰ বাবে ইতিপূৰ্বে অৱগত কৰিছে। তেওঁ কয় যে গৃহ মন্ত্ৰালয়ে ছিংগাপুৰৰ এটৰ্নি জেনেৰেলক এই বিষয়ে সম্পূৰ্ণৰূপে অৱগত কৰোৱাৰ পাছত ছিংগাপুৰ চৰকাৰে এই ক্ষেত্ৰত বিহিত ব্যৱস্থাও গ্ৰহণ কৰিছে। ছিংগাপুৰত থকা ভাৰতীয় উচ্চ আয়োগৰ সৈতে অহৰহ যোগাযোগ ৰক্ষা কৰি থকা হৈছে বুলিও তেওঁ কয়। তদুপৰি জুবিন গাৰ্গৰ মৃত্যুৰ সময়ত ঘটনাস্থলীত উপস্থিত থকা 11 প্ৰৱাসী অসমীয়ালৈ আৰক্ষীয়ে ইতিমধ্যে চমন জাৰি কৰিছে আৰু ইয়াৰে ৰূপকমল কলিতা নামৰ লোকজন অসমত উপস্থিত হৈ আৰক্ষীক ভাষ্য দিছে বুলি শ্ৰীগুপ্তাই উল্লেখ কৰে। কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই এই তদন্ত প্ৰক্ৰিয়া সন্দৰ্ভত কয় যে ৰাজ্য চৰকাৰৰ তত্বাৱধানত অসম আৰক্ষীয়ে এই তদন্ত প্ৰক্ৰিয়া নিয়াৰিকৈ চলাই আছে আৰু ন্যায়পালিকাৰ ওপৰত আস্থা ৰখা হৈছে। অসমীয়া প্ৰাণৰ শিল্পীগৰাকীয়ে নিশ্চিতভাৱে ন্যায় লাভ কৰিব বুলিও তেওঁ মন্তব্য কৰে।
ৰাজ্য চৰকাৰে অনুসন্ধান কৰি ন্যায়পালিকাৰ হাতত অনুসন্ধানৰ সমস্ত সম্পদৰাজি দি দিয়াটো হ'ল ৰাজ্য চৰকাৰ বা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ কাম। সেইখিনি কাম আগবাঢ়িছে, নিৰ্দিষ্ট সময়ত সেইখিনি দিয়া হ'ব আৰু তাৰপিছত ন্যায়পালিকাই আমাক ন্যায়কৰণ কৰিব। ন্যায়পালিকাৰ ওপৰত আমাৰ গভীৰ বিশ্বাস আছে, গতিকে আমি ভাবোঁ যে ন্যায়পালিকাই সকলো দিশ চালি জাৰিছে। অসমবাসীক আমাৰ প্ৰাণৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ন্যায়পদ ন্যায়পালিকাই সদায় আমি যি আস্থা বিশ্বাসত সদায় ৰাখিছোঁ, সদায় সেই আস্থা বিশ্বাস ভেটি কৰিয়ে তেওঁলোকে ন্যায় প্ৰদান কৰিব আৰু ৰাজ্য চৰকাৰে মই ভাবোঁ যে যিখিনি অনুসন্ধান কৰি আছে সেইখিনি নিৰ্দিষ্ট সময়ত দিব।
শিল্পীগৰাকীৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত আজিও আৰক্ষীয়ে কেইবাজনো লোকক সোধা পোছা কৰে। জুবিন গাৰ্গৰ সহশিল্পী শতাব্দী বৰাৰো আজি আৰক্ষীয়ে ভাষ্য গ্ৰহণ কৰে। ঝাৰখণ্ডত এটা IED বিস্ফোৰণত নগাঁৱৰ CRPF কনিষ্টবল মহেন্দ্ৰ লস্কৰৰ মৃত্যু হৈছে। মহেন্দ্ৰ লস্কৰ CRPFৰ 60 নম্বৰ বেটেলিয়নৰ কনিষ্টবল আছিল। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই মহেন্দ্ৰ লস্কৰৰ বিয়োগত শ্ৰদ্ধাঞ্জলি জনাই শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাযোগে মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ৰাষ্ট্ৰই তেখেতৰ এই ত্যাগক সদায় স্মৰণ কৰিব। আজি আন্তঃৰাষ্ট্ৰীয় কন্যা শিশু দিৱস। প্ৰতিগৰাকী কন্যাই যাতে সুৰক্ষা আৰু মৰ্যাদাপূৰ্ণ জীৱন লাভ কৰিব পাৰে তাৰ বাবে সজাগ ভূমিকা পালন কৰিবলৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আহান জনাইছে। তেওঁ লগতে দিৱস উপলক্ষে প্ৰতিগৰাকী কন্যা সন্তানলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। ৰাজ্যৰ বিভিন্ন জিলাত আজি দিৱসৰ সৈতে সংগতি ৰাখি কাৰ্যসূচী অনুষ্ঠিত হয়। বজালি জিলাৰ পাঠশালাৰ ভট্টদেৱ বিশ্ববিদ্যালয়ৰ মহিলা কোষৰ উদ্যোগত আজি বজালি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এই দিৱস উদযাপন কৰা হয়। কোকৰাঝাৰ জিলাতো আজি নিদান ফাউণ্ডেশ্যনৰ উদ্যোগত এই দিৱস উদযাপন কৰা হয়। এই উপলক্ষে মডাৰ্ণ ইংলিছ স্কুল আৰু ডেষ্টিনেশ্যন শিশুগৃহত বিশেষ কাৰ্যসূচী অনুষ্ঠিত হয়। গুৱাহাটীৰ জ্যোতিচিত্ৰবনত অনুষ্ঠিত ছোল চলচ্চিত্ৰ মহোৎসৱৰ পুৰস্কাৰসমূহ আজি বিতৰণ কৰা হয়। মাও দ্য স্পিৰিট ড্ৰিমছ অব চেৰাও নামৰ ছবিখনৰ পৰিচালক শিল্পীকা বৰদলৈয়ে শ্ৰেষ্ঠ পৰিচালকৰ বঁটা লাভ কৰে। হীৰকজ্যোতি হাজৰিকা পৰিচালিত ইষ্টি ছবিখনে শ্ৰেষ্ঠ ছবিৰ পুৰস্কাৰ লাভ কৰে। একেদৰে অলকেশ পাঠকৰ বাইহু ছবিখনে দ্বিতীয় আৰু পাপাই নালুৰ বিনায়ত ছবিখনে তৃতীয় পুৰস্কাৰ লাভ কৰে। নিহাৰ ৰঞ্জন গগৈক বৈ ফ্ৰা নামৰ ছবিখনৰ বাবে শ্ৰেষ্ঠ চিত্ৰগ্ৰহণকাৰী পুৰস্কাৰ প্ৰদান কৰা হয়। আকাশবাণীৰ সৈতে সম্পৰ্ক আৰু আকাশবাণীৰ বৰ্তমানৰ অনুষ্ঠানসমূহৰ মান সম্পৰ্কত কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে আগবঢ়োৱা মতামতেৰে আজি নিশা 8:02 প্ৰচাৰ কৰা হ'ব এটা বিশেষ দৃষ্টিপাত। এই অনুষ্ঠানত বিশিষ্ট বিজ্ঞানী কল্পবিজ্ঞান লেখক ডঃ দীনেশ চন্দ্ৰ গোস্বামীয়ে অংশগ্ৰহণ কৰিব। অসম চৰকাৰৰ অৱসৰপ্ৰাপ্ত শীৰ্ষ বিষয়া ধীৰেন্দ্ৰনাথ শইকীয়া, ভাৰতীয় ৰিজাৰ্ভ বেংকৰ প্ৰাক্তন জ্যেষ্ঠ বিষয়া শেৱালী চৌধুৰী, বিশিষ্ট শিল্পী বনছাই বিশেষজ্ঞ লাবু সেনাপতি আৰু জ্যেষ্ঠ সাংবাদিক গৌতম শৰ্মাই অনুষ্ঠানত ভাগ ল'ব। অনুষ্ঠানটোৰ পৰিকল্পনা, প্ৰযোজনা আৰু উপস্থাপন আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰৰ। পৰৱৰ্তী বাতৰি শুনক সংগীতা শৰ্মাৰ পৰা।
অসম কেন্সাৰ কেয়াৰ ফাউণ্ডেশ্যনৰ পৃষ্ঠপোষকতাত গঢ় লোৱা দৰং কৰ্কট কেন্দ্ৰ আজি বিশ্ব হস্পিচ আৰু পেলিয়েটিভ কেয়াৰ দিৱস 2025 পালন কৰা হয়। দৰং কৰ্কট কেন্দ্ৰৰ অধীক্ষক ডাঃ ছৈয়দ ইফতিকাৰ সুভানী আৰু দৰং কৰ্কট কেন্দ্ৰৰ ৰোগী সমন্বয়ক নিৰঞ্জন শইকীয়াই দৰং কৰ্কট কেন্দ্ৰৰ চিকিৎসক, নাৰ্ছ, কৰ্মচাৰী আৰু একাংশ ৰোগীৰ উপস্থিতিত আয়োজিত অনুষ্ঠানৰ আঁত ধৰে। আনহাতে দৰং কৰ্কট কেন্দ্ৰৰ চিকিৎসক ডাঃ সূৰ্যকান্ত আচাৰ্য, ডাঃ শ্বহীদুল ইছলাম, ডাঃ ৰুবিনা য়াছমিন আৰু পেলিয়েটিভ নাৰ্ছ নয়না শৰ্মাই পেলিয়েটিভ ৰোগীসকলৰ চিকিৎসা আৰু সাৱধানতাৰ লগতে হস্পিচ আৰু পেলিয়েটিভ কেয়াৰ দিৱস সন্দৰ্ভত বিতংভাৱে বক্তব্য আগবঢ়ায়। ঐক্য শান্তি আৰু সমন্বয়ৰ সংকল্পৰে আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে শিলচৰৰ বংগভৱনত অসম সাহিত্য সভাৰ 2025-2027 বৰ্ষৰ তৃতীয় কাৰ্যনিৰ্বাহকৰ পূৰ্ণাংগ অধিৱেশন অনুষ্ঠিত হৈছে। আজি পুৱা পতাকা উত্তোলনেৰে সভাৰ কাৰ্যসূচী আৰম্ভ হয়। কাছাৰ জিলাৰ সাহিত্য সভাৰ সভাপতি ডঃ যোগেশ্বৰ বৰ্মনে পতাকা উত্তোলন কৰে। আমিনগাঁৱত চলি থকা BWF বিশ্ব জুনিয়ৰ বেডমিণ্টন চেম্পিয়নশ্বিপৰ দলীয় শাখাৰ আজি ফাইনেল খেলত ইণ্ডোনেছিয়াক 2-0 পোনপটীয়া ছেটত হৰুৱাই চীনে নতুন চেম্পিয়নৰ খিতাপ দখল কৰে। ভাৰতে প্ৰথমবাৰৰ বাবে BWF বিশ্ব জুনিয়ৰ বেডমিণ্টন চেম্পিয়নশ্বিপৰ ছেমি ফাইনেলত প্ৰৱেশ কৰি ব্ৰঞ্জৰ পদক লাভ কৰে। খেলৰ অন্তত বেডমিণ্টন ফেডাৰেচন অব ইণ্ডিয়াৰ সভাপতি তথা অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই চেম্পিয়ন দলক বঁটা প্ৰদান কৰে। বঁটা প্ৰদানৰ অন্তত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কয় যে বিশ্বৰ ভিন্ন দেশৰ ছাটলাৰ অসমলৈ আহি প্ৰতিযোগিতাত ভাগ লোৱাটো অসমৰ বাবে এক আশাপ্ৰদ বতৰা।
ভাৰতীয় বেডমিণ্টন সংস্থা আৰু অসম বেডমিণ্টন সংস্থাৰ উদ্যোগত আজি আমাৰ আমিনগাঁও ইনড'ৰ ষ্টেডিয়ামত ৱৰ্ল্ড বেডমিণ্টন জুনিয়ৰ চেম্পিয়নশ্বিপ অনুষ্ঠিত হৈছে। ফাইনেল অনুষ্ঠিত হ'ল, চাইনিজ টীমটো জয়লাভ কৰিছে আৰু ইণ্ডিয়াইও ব্ৰঞ্জ মেডেল বা ছেমি ফাইনেললৈ যাবলৈ সক্ষম হৈছে। অসমৰ কাৰণে এইটো এটা বিৰাট সৌভাগ্যৰ কথা যে পৃথিৱীৰ সকলো দেশেই আমিনগাঁৱলৈ আহি
তেজপুৰত অনুষ্ঠিত 53 সংখ্যক সদৌ অসম ৰাজ্যিক ভাৰোত্তোলন প্ৰতিযোগিতাত ধেমাজি জিলাৰ মহিলা ভাৰোত্তোলন দলটোৱে শ্ৰেষ্ঠ ভাৰোত্তোলকৰ সন্মান আৰু লুনা সোণোৱালে যুৱ শাখাত শ্ৰেষ্ঠ ভাৰোত্তোলকৰ সন্মান লাভ কৰে। প্ৰতিযোগিতাখনত ধেমাজি জিলাৰ খেলুৱৈসকলে 12 সোণ, 8 ৰূপ আৰু 5 ব্ৰঞ্জৰ পদকেৰে মুঠ 25 পদক লাভ কৰিছে। ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰী তথা ধেমাজি সমষ্টিৰ বিধায়ক ডাঃ অনুজ পেগুৱে সামাজিক মাধ্যমৰ এটা বাৰ্তাৰ জৰিয়তে শ্ৰেষ্ঠ ভাৰোত্তোলকৰ সন্মান লাভ কৰা ধেমাজি জিলাৰ মহিলা দলটোৰ খেলুৱৈ তথা প্ৰশিক্ষকসকলক আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জনায়। ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে চলিত টেষ্ট ক্ৰিকেট মেচখনত দ্বিতীয় দিনৰ অন্তত প্ৰথম ইনিংছত আলহী দলটো 4 উইকেট হেৰুৱাই 378 ৰাণত পাছ পৰি আছে। ভাৰতে কালি 2 উইকেটৰ বিনিময়ত সংগ্ৰহ কৰা 318 ৰাণৰ পৰা আজিৰ খেল আৰম্ভ হয়। ভাৰতে 5 উইকেট হেৰুৱাই 518 ৰাণ সংগ্ৰহ কৰি ইনিংছ ঘোষণা কৰে। কালি অপৰাজিত হৈ থকা ভাৰতৰ য়শস্বী জয়ছোৱালে 175 ৰাণত উইকেট হেৰুৱায়। অধিনায়ক শুভমন গিলে অপৰাজিত 129 ৰাণ সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত আলহী দলটোৱে দিনান্তত 4 উইকেট হেৰুৱাই 140 ৰাণ সংগ্ৰহ কৰে। বৰ্তমান দলটো 378 ৰাণত পিছ পৰি আছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটি পুনৰ এবাৰ। ন্যায় প্ৰদান ব্যৱস্থাৰ ডিজিটেল ৰূপান্তৰকৰণে ন্যায়প্ৰাপ্তিক অধিক সহজলভ্য কৰি তুলিছে বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য। অসম আৰক্ষীৰ কনিষ্টেবলৰ 5614 পদৰ ফলাফল ঘোষণা। কেন্দ্ৰীয় ফৰেনচিক গৱেষণাগাৰে প্ৰেৰণ কৰা জুবিন গাৰ্গৰ ভিছেৰা প্ৰতিবেদন গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ। আজি আন্তঃৰাষ্ট্ৰীয় কন্যা শিশু দিৱস উদযাপন। আৰু দিল্লী টেষ্টত ভাৰতৰ প্ৰথম ইনিংছত 518 ৰাণৰ প্ৰত্যুত্তৰত ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় দিনৰ খেলৰ সামৰণি 4 উইকেটৰ বিনিময়ত 140 ৰাণ সংগ্ৰহ। সন্ধিয়াৰ আঞ্চলিক বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত শুনিবলৈ পাব।